Iya, Akah Bani. বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই। মোৰ লগত আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত অধ্যক্ষতা কৰিছে। এই তিনিদিনীয়া সমাৰোহ কালিৰে পৰা অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ আদৰ্শৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস মন্ত্ৰেৰে কাম কৰি আছে। লোকসভাত অহা সোমবাৰে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। বিকাশৰ বাৰ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট জিলাৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্ৰথম দিনৰ খেল বৰষুণৰ বাবে বাতিল কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত অধ্যক্ষতা কৰিছে। এই তিনিদিনীয়া সমাৰোহ কালিৰে পৰা অনুষ্ঠিত হৈছে। সমাৰোহখনত ৰাজ্যসমূহৰ সহযোগিতাত বিভিন্ন উন্নয়নমূলক কাম কাজৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰসমূহৰ অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱাৰ লগতে সমাৰোহখনত সহযোগিতামূলক ফেডাৰেল ব্যৱস্থাত আলোকপাত কৰা হ'ব। তদুপৰি দ্ৰুত বিকাশ আৰু উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰ ৰাজ্যৰ অধিক সমন্বয়ত গুৰুত্ব দিয়া হ'ব। মুখ্য সচিবসকলৰ প্ৰথমখন ৰাষ্ট্ৰীয় সমাৰোহ 2022 চনৰ জুনত হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত হৈছিল। দ্বিতীয়খন সমাৰোহ যোৱা বছৰৰ জানুৱাৰীত আৰু তৃতীয়খন সমাৰোহ যোৱা বছৰৰ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্য সচিবসকলৰ লগতে জ্যেষ্ঠ চৰকাৰী বিষয়াবৰ্গ আৰু একাংশ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য সচিবসকলৰ সমাৰোহৰ আৰম্ভণি কৰিছিল। এইবাৰৰ সমাৰোহৰ জৰিয়তে ছটা খণ্ড ক্ৰমে নিৰ্মাণ, সেৱা, গ্ৰাম্য, নগৰ, পুনৰ নবীকৰণ শক্তি আৰু বৃত্তাকাৰ অৰ্থনীতিত আলোকপাত কৰা হৈছে। সমাৰোহত বিকশিত ভাৰতৰ বাবে উচ্চ প্ৰযুক্তি, অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে মহানগৰসমূহৰ বিকাশ, বিনিয়োগৰ বাবে ৰাজ্যসমূহৰ অৰ্থনৈতিক সংস্কাৰ আৰু মিছন কৰ্মযোগীৰ জৰিয়তে যোগ্যতা নিৰ্মাণ বিষয়ক চাৰিখন বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ আদৰ্শৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস মন্ত্ৰেৰে কাম কৰি আছে। লোকসভাত চলি থকা সংবিধানৰ 75 বছৰীয়া গৌৰৱময় যাত্ৰা বিষয়ক দুদিনীয়া আলোচনাত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এইদৰে কয়। কালিৰে পৰা অনুষ্ঠিত এই আলোচনাত ভাগ লৈ মন্ত্ৰী ৰিজিজুৱে সংবিধান প্ৰণেতা ডঃ ভীমৰাও আম্বেদকাৰৰ অৱদানৰ কথা সোঁৱৰে। তেওঁ কয় যে স্বাধীনতাৰ পাছত দেশত সকলোৱে সমান অধিকাৰ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল দেশত কোনোধৰণৰ বৈষম্যৰ বলি হোৱা নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকক দেশত আইনী সুৰক্ষা প্ৰদান কৰা হৈছে। তেওঁ উল্লেখ কৰে যে দেশৰ ছটা সংখ্যালঘু সম্প্ৰদায়ৰ কল্যাণৰ বাবে ভালেমান আঁচনি ৰূপায়ণ কৰা হৈছে। জনসাধাৰণে নিজৰ দেশৰ বিষয়ে মন্তব্য আগবঢ়োৱাৰ ক্ষেত্ৰত সাৱধান হোৱাত গুৰুত্ব দি শ্ৰীৰিজিজুৱে কয় যে এনেধৰণৰ মন্তব্যই বিশ্বৰ সন্মুখত দেশৰ ভাৱমূৰ্তি ম্লান কৰে। লোকসভাত অহা সোমবাৰে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধান 129 সংখ্যক সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। শেহতীয়াকৈ চৰকাৰে সমগ্ৰ দেশতে একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এক দেশ এক নিৰ্বাচন ব্যৱস্থা সন্দৰ্ভত বিচাৰ বিবেচনাৰ বাবে গঠন হোৱা উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হোৱা এই উচ্চ পৰ্যায়ৰ সমিতিখনে ৰাজনৈতিক দলৰ নেতা আৰু বিশেষজ্ঞসকলকে ধৰি অন্যান্য অংশীদাৰীসকলৰ সৈতে এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। এক দেশ এক নিৰ্বাচন ব্যৱস্থা দুটা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হোৱাৰ বিপৰীতে পঞ্চায়ত আৰু পৌৰসভাৰ দৰে স্থানীয় নিকায়সমূহৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচনৰ 100 দিনৰ ভিতৰতে অনুষ্ঠিত হ'ব। অসমত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা সন্দৰ্ভত থকা ওজৰ আপত্তিসমূহ 21 ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। এইবাৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ 2781টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চল আৰু পৌৰসভা এলেকাক বাদ দি ৰাজ্যখনৰ 27খন জিলাক সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। তালিকাত 1,75,54,000 599 গৰাকী ভোটদাতা অন্তৰ্ভুক্ত হৈছে। আয়োগে 397 খন জিলা পৰিষদ, 181 খন আঞ্চলিক পঞ্চায়ত, 2193 খন গাঁও পঞ্চায়ত আৰু 21,330 ৱাৰ্ড সামৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
ধন্যবাদ পংকজ। অসম চৰকাৰৰ বিকাশৰ 12 দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত জিলাখনৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই গোলাঘাটত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ো পৰিদৰ্শন কৰিব। বিকাশৰ 12 দিনৰ কাৰ্যসূচীৰ অধীনত গোলাঘাট জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত ঋণ মাফ কৰি দিয়া প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। এই আঁচনিৰ জৰিয়তে জিলাখনৰ 5,119গৰাকী ঋণী উপকৃত হ'ব। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে কাইলৈ 3 দিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীদিশানায়কৰ এয়া হৈছে প্ৰথম ভ্ৰমণ। তেওঁ কয় যে এই 3 দিনীয়া ভ্ৰমণকালত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ বহুপাক্ষিক আৰু পাৰস্পৰিক সহযোগিতা অধিক সুদৃঢ় কৰিব বুলিও তেওঁ আশা কৰে। আনহাতে পশ্চিম এছিয়ালৈ ভাৰতীয়সকলৰ প্ৰত্যাৱৰ্তন সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ শ্ৰীজয়ছৱালে কয় যে ভাৰতলৈ উভতি আহিব বিচৰা 77গৰাকী লোকক ইতিমধ্যে নিৰাপদে ছিৰিয়াৰ পৰা লৈ অনা হৈছে। তেওঁ কয় যে ছিৰিয়া আৰু লেবানন দূতাবাসৰ সহযোগত এই 77গৰাকী লোকক লেবাননৰ মাজেৰে ভাৰতলৈ অনা হৈছে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ বাংলাদেশ ভ্ৰমণ সন্দৰ্ভতো শ্ৰীজয়ছৱালে আলোকপাত কৰে। তেওঁ কয় যে বৈদেশিক সচিবগৰাকীয়ে এখন গণতান্ত্ৰিক, সুস্থিৰ, শান্তিপূৰ্ণ আৰু প্ৰগতিশীল বাংলাদেশৰ বাবে ভাৰতৰ সমৰ্থন কৰিছে। শ্ৰীমিশ্ৰীয়ে লগতে বাংলাদেশত থকা সংখ্যালঘু লোকসকলৰ কল্যাণ আৰু সুৰক্ষা সন্দৰ্ভত ভাৰতৰ উদ্বেগ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কয় যে উপস্থাপন আৰু আলোচনাৰ সমতাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ কেন্দ্ৰ। তেওঁ ভাৰতীয় ডাক আৰু দূৰসংযোগ গণনা আৰু বিত্ত সেৱা আয়োগৰ নতুন দিল্লীত অনুষ্ঠিত 50সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এইদৰে কয়। তেওঁ কয় যে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ আলোচনা আৰু সঠিক ব্যাখ্যাৰ জৰিয়তে সমাধান কৰিব পাৰি। সঠিক ব্যাখ্যা আৰু আলোচনাই উভয় পক্ষকে উপকৃত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সমন্বয়ে হ'ল দুয়োপক্ষৰ সাফল্যৰ চাবিকাঠি। আত্মসমালোচনা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আধুনিক অসামৰিক সেৱাৰ লোকসকল প্ৰযুক্তিগতভাৱে আগবঢ়া হ'ব লাগে আৰু পৰম্পৰাগত প্ৰশাসনিক সীমা অতিক্ৰম কৰি কাম কৰিব পৰা হ'ব লাগে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্ৰথম দিনৰ খেল বৰষুণৰ বাবে বাতিল কৰা হয়। খেলখন কাইলৈ নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টা পূৰ্বে আৰম্ভ হ'ব। অষ্ট্ৰেলিয়াই আজি প্ৰথমে বেট ধৰি বৰষুণৰ আগলৈকে 28 ৰাণ কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ই ভি কে এছ এলুংগাৱানৰ আজি চেন্নাইত মৃত্যু হয়। ইৰোডপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা 75 বছৰীয়া নেতাগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। তেওঁ 2004-2009 চনলৈকে কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত অধ্যক্ষতা কৰিছে। এই 3 দিনীয়া সমাৰোহ কালিৰে পৰা অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ আদৰ্শৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছে। লোকসভাত অহা সোমবাৰে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। বিকাশৰ 12 দিনৰ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট জিলাৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্ৰথম দিনৰ খেল বৰষুণৰ বাবে বাতিল কৰা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।